এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, আঞ্চলিক বাতৰি পঢ়িছো জিন্তী ৰাণী ডেকাই। অসম সাহিত্য সভাৰ 2025-27 বৰ্ষৰ বাবে ডঃ বসন্ত কুমাৰ গোস্বামী সভাপতি হিচাপে নিৰ্বাচিত হৈছে। গোস্বামীয়ে 403টা ভোট লাভ কৰাৰ বিপৰীতে ডঃ উপেন ৰাভা হাকাচামে 325টা ভোট লাভ কৰিছে। একেদৰে উপ সভাপতি পদত পদুম ৰাজখোৱাই 389টা ভোট লাভ কৰি জয়ী হয়। বিপিন কলিতাই 243টা আৰু সহিৰ ভূঞাই 99টা ভোট লাভ কৰে। প্ৰধান সম্পাদক পদত অজিত প্ৰসাদ শৰ্মাক পৰাজিত কৰি দেৱজিৎ বৰা জয়ী হৈছে। দেৱজিৎ বৰাই 405টা ভোট লাভ কৰাৰ বিপৰীতে অজিত প্ৰসাদ শৰ্মাই 240টা ভোট লাভ কৰে। কামৰূপ জিলা সাহিত্য সভাৰ উদ্যোগত কালি দদৰাত অনুষ্ঠিত কাৰ্যনিৰ্বাহক বৈঠকত সামৰণিৰ দিনটোত ভোটগণনা সম্পন্ন হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱা ডঃ বসন্ত কুমাৰ গোস্বামীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে। তেওঁ লগতে সভাৰ বিভিন্ন বিষয় বা বট নিৰ্বাচিত প্ৰতিগৰাকী ব্যক্তিকে অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয় যে বিশিষ্ট সাহিত্যিকগৰাকীৰ বলিষ্ঠ ভূমিকাত অসম সাহিত্য সভাই নতুন গতি লাভ কৰিব। অসমৰ ভাষা সাহিত্য সংস্কৃতিক বিশ্বমুখী কৰাৰ ক্ষেত্ৰত অসম সাহিত্য সভাই বিভিন্ন পৰিকল্পনালৈ আগবাঢ়ি যাব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। গোলাঘাট জিলাৰ খুমটাইত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে তৃতীয় পৰ্যায়ত খুমটাই উদ্ভিদ আৰু পুষ্প মহোৎসৱ আয়োজন কৰা হৈছে। মন্ত্ৰী অতুল বৰাই বিধায়ক মৃণাল শইকীয়াৰ সৈতে কালি এই উৎসৱ সন্দৰ্ভত আলোচনাত মিলিত হয়। এই প্ৰয়াসৰ জৰিয়তে ৰাইজে নতুন অভিজ্ঞতা লাভ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। উদ্ভিদ আৰু ফুলৰ ব্যৱসায়ৰ সৈতে জড়িত যুৱ উদ্যমীসকলক উৎসাহ যোগোৱা তথা ৰাইজৰ হিতাৰ্থে গ্ৰহণ কৰা এনে পদক্ষেপৰ বাবে তেওঁ বিধায়কগৰাকীক ধন্যবাদ জনায়। শেষচোৱা সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দেশী বিদেশী পৰ্যটকৰ ভিৰ পৰিলক্ষিত হৈছে। বছৰৰ অন্তিমটো দেওবাৰে কাজিৰঙাত অত্যাধিক পৰ্যটকৰ আগমন ঘটাত উদ্যান দৰ্শন কৰিবলৈ জীপ আৰু হাতীৰ অভাৱ পৰিলক্ষিত হৈছে। এনে পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি একাংশ জীপ চালকে পৰ্যটকৰ পৰা অত্যাধিক ধন আদায় কৰাৰ অভিযোগ উত্থাপন হৈছে। উদ্যানখনলৈ অত্যাধিক পৰ্যটকৰ আগমন ঘটাৰ বাবে জখলা বন্ধাৰ পৰা বোকাখাটলৈ সকলো পৰ্যটন নিবাসৰ কথা আগতীয়াকৈ সংৰক্ষণ কৰা হৈছে। ইয়াৰ ফলত বহু দেশী বিদেশী পৰ্যটকে নিশা যাপনৰ বাবে অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। ৰাজ্যিক নিৰ্বাচন আয়োগে ৰাজ্যৰ গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদীয় সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰিত সীমা অনুসৰি পঞ্চায়ত নিৰ্বাচনৰ ভোটদাতাৰ চূড়ান্ত তালিকা প্ৰকাশ কৰিছে। ষষ্ঠ অনুসূচীৰ এলেকা আৰু পৌৰ নিগমৰ এলেকাসমূহক বাদ দি এই তালিকা প্ৰকাশ কৰা হৈছে। 27খন জিলাত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ মুঠ ভোটদাতাৰ সংখ্যা 1,80,14,993। ইয়াৰে 90,60,640 পুৰুষ আৰু 89,53,865 মহিলা ভোটদাতা, লগতে 408 তৃতীয় লিংগৰ ভোটদাতা আছে। ভোটদাতাসকলে 357খন জিলা পৰিষদ, 181খন আঞ্চলিক পঞ্চায়ত, 2,192খন গাঁও পঞ্চায়ত আৰু 21,920টা ৱাৰ্ডৰ বাবে ভোটদান কৰিব। জিলা আয়ুক্তৰ কাৰ্যালয়, জিলা পৰিষদ, গাঁও পঞ্চায়ত অথবা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়লৈ গৈ ভোটদাতাসকলে ভোটদাতাৰ তালিকাত নাম পৰীক্ষা কৰিব পাৰিব। ইয়াৰ লগতে ৰাজ্যিক নিৰ্বাচন আয়োগৰ ৱেবছাইট যোগেও ভোটদাতাৰ তালিকাত নিজৰ নাম চাব পাৰিব। চূড়ান্ত ভোটদাতাৰ তালিকাত ফটোযুক্ত পৰিচয় পত্ৰ নম্বৰ প্ৰদান কৰিও নিজৰ নাম পৰীক্ষা কৰিব পাৰিব। বোকাখাটত কেইদিনমান পূৰ্বে বনৰীয়া মহ এটাই কেইবাজনো লোকক আক্ৰমণ কৰাৰ লগতে অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল। স্থানীয় ৰাইজে বন বিভাগক খবৰ দিয়াৰ পাছত বনকৰ্মী আৰু আৰক্ষীৰ লোক আহি ৰাইজৰ নিৰাপত্তা নিশ্চিত কৰে। সন্ধিয়া শূন্যলৈ গুলি ফুটাই মহটো আঁতৰাই নিয়াৰ চেষ্টা কৰিছিল যদিও আন্ধাৰ হোৱাৰ বাবে ইয়াৰ গতিবিধি ধৰিব নোৱাৰাত বন বিভাগৰ দলটোৱে পৰহি নিশাটো অপেক্ষা কৰে। কিন্তু কালি এখন জাৰণিত স্থানীয় ৰাইজে মহটো মৃত অৱস্থাত প্ৰত্যক্ষ কৰে। মহটোৰ মৃত্যুৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই। শিৱসাগৰৰ বৰডিং খেলপথাৰত অনুষ্ঠিত অসম ৰচিতনা প্ৰতিযোগিতাৰ কালি সামৰণি পৰে। 200ৰো অধিক প্ৰতিযোগীৰ অংশগ্ৰহণেৰে অনুষ্ঠিত প্ৰতিযোগিতাৰ পুৰুষ শাখাত কামৰূপ দলে চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে। প্ৰতিযোগিতাত গোলাঘাট আৰু শোণিতপুৰ দলে ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিবলৈ সমৰ্থ হয়। আনহাতে মহিলাৰ শাখাত গোলাঘাট চেম্পিয়ন হোৱাৰ লগতে দ্বিতীয় আৰু তৃতীয় শ্ৰেষ্ঠ জিলা হিচাপে শোণিতপুৰ আৰু ডিমা হাছাও নিৰ্বাচিত হয়। আমাৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।